بل كذبوا بما لم يحيطوا بعلمه ولما يأتهم تأويله كذلك كذب الذين من قبلهم فانظر كيف كان عاقبة الظالمين
برون خيوانت اناكو اتا بخواك مصابلو دهارنا كوريسي যিটো সিহঁতে নিজৰ জ্ঞানৰ দ্বাৰা আয়ত্ত কৰিব পৰা নাই আৰু এতিয়াও সিহঁতৰ ওচৰলৈ ইয়াৰ প্ৰকৃত পৰিণতি আহি পোৱা নাই এইদৰেই সিহঁতৰ পূৰ্ববৰ্তীসকলেও অস্বীকাৰ কৰিছিল গতিকে চোৱা জালিমসকলৰ কি পৰিণাম হৈছিল